ప్రియా ఆకాశవాణి. বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে. আজিৰ প্ৰধান বাতৰিসমূহত আছে, ভাৰতীয় জনতা পাৰ্টীয়ে আজি 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে, দেশত বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল শীঘ্ৰে অনুষ্ঠিত হ'ব, এই লোকপিয়লৰ প্ৰথম পৰ্যায় কাইলৈ আৰম্ভ হ'ব, চৰকাৰে দেশজুৰি পি এন জিৰ সংযোগ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই অভিযান অহা 30 জুনলৈ সম্প্ৰসাৰিত কৰি দিছে, কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নতুন সচিবক নিযুক্তি প্ৰদান কৰিছে, আৰু ঝাৰখণ্ডৰ ৰাঁচীত কাইলৈ ষোড়শ হকী ইণ্ডিয়া ছাব জুনিয়ৰ মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হ'ব. ভাৰতীয় জনতা পাৰ্টীয়ে আজি 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ইস্তাহাৰ উন্মোচন কৰে. ইস্তাহাৰত সুৰক্ষিত অসম, বিকশিত অসম বিষয়বস্তুৰ অধীনত 31টা প্ৰতিশ্ৰুতিৰ এখন তালিকা প্ৰস্তুত কৰি তোলা হৈছে. ইয়াত চৰকাৰী ভূমিৰ পৰা অবৈধ নাগৰিকক বেদখলমুক্ত কৰা, অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন 2050ৰ কাৰ্যকৰীকৰণ কৰা আৰু প্ৰকৃত নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে. ইস্তাহাৰত ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় সম্প্ৰদায়ক বাদ দি উমৈহতীয়া দেৱানী বিধিৰ প্ৰস্তাৱ সন্নিৱিষ্ট কৰা হৈছে. দলটোৱে লগতে 2 লাখ প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদান আৰু অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে. ইয়াৰ উপৰিও অৰুণোদয় আঁচনিৰ অধীনত সাহায্যৰ পৰিমাণ 3,000 টকালৈ বৃদ্ধি কৰাৰ লগতে দৰিদ্ৰ লোকসকলৰ বাবে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে বিনামূলীয়া শিক্ষা প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে. তদুপৰি ৰাজ্যৰ দ্ৰুতগামী আৰু বন্দে ভাৰত ৰেল প্ৰকল্পত অধিক ধন বিনিয়োগৰ কথা এই ইস্তাহাৰত উল্লেখ কৰা হৈছে. দেশত বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল শীঘ্ৰেই অনুষ্ঠিত হ'ব, 2টা পৰ্যায়ত হ'বলগীয়া এই লোকপিয়লৰ প্ৰথম পৰ্যায় কাইলৈ আৰম্ভ হ'ব, প্ৰথমবাৰৰ বাবে এইবেলি ডিজিটেলি লোকপিয়ল কৰা হ'ব, নাগৰিকসকলে এইবেলি নিজেও নিজৰ তথ্যসমূহ অনলাইন মাধ্যমেৰে দাখিল কৰিব পাৰিব. ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে ডিজিটেল লোকপিয়লৰ ইতিবাচক দিশসমূহৰ সন্দৰ্ভত আলোকপাত কৰে. তেওঁ লগতে এইবেলি লোকপিয়লত প্ৰব্ৰজনকাৰীসকলে নিজৰ তথ্য দাখিল কৰাৰ প্ৰক্ৰিয়া সন্দৰ্ভতো মত প্ৰকাশ কৰে. চৰকাৰে দেশজুৰি পি এন জিৰ সংযোগ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই অভিযানৰ দ্বিতীয় পৰ্যায় অহা 30 জুনলৈ সম্প্ৰসাৰিত কৰি তুলিছে। তদুপৰি মহানগৰসমূহৰ গেছ বিতৰকসকলক ঘৰুৱা পি এন জি সংযোগ ব্যৱস্থা অধিক দ্ৰুত কৰি তুলিবলৈ নিৰ্দেশ দিয়া হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মাৰ্চ মাহত ঘৰুৱা তথা বাণিজ্যিক সংযোগকে ধৰি 3 লাখতকৈও অধিক সংযোগ কাৰ্যক্ষম কৰি তোলা হৈছে। অতিৰিক্তকৈ 2,70,000তকৈ অধিক সংযোগ কাৰ্যক্ৰম কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 1 মাৰ্চৰ পৰা দৈনিক গড়ে 50 লাখতকৈ অধিক ঘৰুৱা এল পি জিৰ চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। চৰকাৰে দেশত পেট্ৰল, ডিজেল, এল পি জি আৰু পি এন জিৰ যথেষ্ট পৰিমাণে মজুত আছে বুলিও নিশ্চিত কৰিছে। এই সন্দৰ্ভত শেহতীয়াকৈ বিয়পি পৰা উৰা বাতৰি নাচাত কৰি চৰকাৰে সংবাদমেলৰ জৰিয়তে কেইবাবাৰো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সঠিক তথ্য প্ৰকাশ কৰাৰ বাবে আহ্বান জনাইছে। বন্দৰ, জাহাজ আৰু পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সংঘৰ্ষৰ জৰ্জৰ অঞ্চলত সকলো ভাৰতীয় জাহাজ সুৰক্ষিত হৈ আছে বুলিও প্ৰকাশ কৰি কয় যে বিগত 24 ঘণ্টাত ভাৰতীয় জাহাজ সন্দৰ্ভত কোনো নেতিবাচক তথ্য অহা নাই। বিগত 24 ঘণ্টাত 9খন ভাৰতীয় জাহাজকে ধৰি এতিয়ালৈকে 959খনতকৈ অধিক ভাৰতীয় জাহাজ নিৰাপদে সংশ্লিষ্ট অঞ্চলসমূহ পাৰ হৈ অহা বুলিও মন্ত্ৰালয়ে সদৰি কৰে। দেশৰ বন্দৰসমূহৰ সকলো কাম কাজ স্বাভাৱিকভাৱে অব্যাহত আছে বুলিও মন্ত্ৰালয়ে সদৰি কৰে। আনহাতে কেন্দ্ৰীয় পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 28 ফেব্ৰুৱাৰীৰ পৰা 5,72,000 যাত্ৰী সুকলমে দেশলৈ উভতি আহিছে। কেন্দ্ৰীয় চৰকাৰে আজি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নতুন সচিবক নিযুক্তি প্ৰদান কৰিছে। 1992 বৰ্ষৰ বিহাৰ কেডাৰৰ IAS বিষয়া চাঞ্চল কুমাৰক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বৰ্তমানৰ সচিব সঞ্জয় যাজুক উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ, ভৱনেশ কুমাৰক পৰ্যটন সচিব, শ্ৰী বাদশাক কৃষ্ণক সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ আৰু আনহাতে ৰোহিত কাঞ্চালক গ্ৰামোন্নয়ন বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতীয় বায়ুসেনাৰ বাবে 2খন মাউণ্টেইন ৰাডাৰ ক্ৰয়ৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি নতুন দিল্লীত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড অৰ্থাৎ বেলৰ সৈতে 1,950 কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে। তদুপৰি তথ্য অনুসৰি এই ক্ৰয় থলুৱাভাৱে বিকশিত আৰু নিৰ্মাণ খণ্ডৰ অধীনত কৰা হৈছে আৰু স্বাক্ষৰিত এই চুক্তি কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইণ্ডিয়ান মেক ইন ইণ্ডিয়াৰ পদক্ষেপৰ সৈতে সাদৃশ্য আছে। ৰাডাৰসমূহ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধীনস্থ ইলেক্ট্ৰনিকছ এণ্ড ৰাডাৰ ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্টে শৈলীসমূহ প্ৰস্তুত আৰু বিকশাই তুলিব আৰু বেলৰ দ্বাৰাই এইসমূহ নিৰ্মাণ কৰা হ'ব। মন্ত্ৰালয়ৰ মতে এই ব্যৱস্থাসমূহে বিমান প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি, ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ উপৰিও আৰু বিদেশী সঁজুলিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। পুডুচেৰীৰ নিৰ্বাচন আয়োগে আসন্ন বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধিৰ সৈতে সংগতি ৰাখি নিৰ্বাচনৰ ইস্তাহাৰ সন্দৰ্ভত সবিশেষ সন্নিৱিষ্ট কৰি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি ৰাজনৈতিক দলসমূহে ইস্তাহাৰ মুকলি কৰাৰ তিনিদিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াক নিৰ্বাচনী ইস্তাহাৰৰ তিনিটা প্ৰতিলিপি জমা দিব লাগিব। আঞ্চলিক ভাষাত প্ৰকাশিত ইস্তাহাৰসমূহৰ ইংৰাজী অনুবাদো জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। আয়োগৰ নিৰ্দেশনা অনুসৰি ইস্তাহাৰত উল্লেখ থকা আঁচনি তথা প্ৰতিশ্ৰুতিসমূহৰ নিৰ্বাচনী আচৰণ বিধিৰ সৈতে সংগতি থকা বুলি দলসমূহে ঘোষণা পত্ৰ জমা দিব লাগিব। সমগ্ৰ প্ৰক্ৰিয়াত স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দলসমূহক প্ৰতিশ্ৰুতিসমূহৰ অন্তৰালৰ ভেটি, প্ৰয়োজনীয় বিত্তীয় সম্পদ তথা ৰূপায়ণৰ পৰিকল্পনাসমূহ স্পষ্টকৈ প্ৰকাশ কৰাৰ বাবে নিৰ্দেশনা পৰামৰ্শ দিয়া হৈছে। পাকিস্তানৰ কৰাচীত কেইবাটাও খ্ৰীষ্টান সংস্থা আৰু বহু মানৱ অধিকাৰ কৰ্মীয়ে নাবালিকাসকলৰ নিৰাপত্তা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে বলপূৰ্বক বিবাহ তথা ধৰ্মান্তৰকৰণ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি নেচনেল খ্ৰীষ্টিয়ান পাৰ্টি আৰু গাহি মিছন ট্ৰাষ্টকে ধৰি কেইবাটাও গোটে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত বৰ্ধিত উদ্বিগ্নতা সন্দৰ্ভত পৃথককৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত মহিলা তথা যুৱতীসকলেও অংশগ্ৰহণ কৰে। তেওঁলোকে এই সন্দৰ্ভত প্লে কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে আইনী সুৰক্ষা আৰু ন্যায়ৰ দাবীৰে শ্লোগানো দিয়ে। উল্লেখযোগ্য যে নাবালিকাসকলক অপহৰণ তথা ধৰ্মান্তৰকৰণৰ লগতে বলপূৰ্বক বিবাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এনেধৰণৰ ঘটনাসমূহে মানৱ অধিকাৰ খৰ্ব কৰে বুলি উল্লেখ কৰি মানৱ অধিকাৰ কৰ্মীসকলে ইয়াৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰাৰ বাবে দাবী উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষই দাবী জনায়। নেপালৰ জেনজি আন্দোলনত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সদস্যলৈ চৰকাৰী প্ৰতিষ্ঠানসমূহে নিয়োগৰ সুবিধা আগবঢ়াইছে। নেপাল বিদ্যুৎ প্ৰাধিকৰণে প্ৰকাশ কৰা এখন তালিকাত এনে 27 গৰাকী লোকক নিয়োগৰ সুবিধা আগবঢ়াইছে। উল্লেখযোগ্য যে নেপাল চৰকাৰে ইতিমধ্যে নিহতসকলৰ পৰিয়ালৰ সদস্যলৈ 15 লাখ টকাৰ সাহায্য আগবঢ়াইছে। ঝাৰখণ্ডৰ ৰাঁচীত কাইলৈ 16 হকী ইণ্ডিয়া ছাব জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতা অহা 12 এপ্ৰিললৈ চলিব। প্ৰতিযোগিতাৰ এ ডিভিজনত 12টা দলক 4টা পুলত ভাগ কৰা হ'ব। নক আউট খেলসমূহ 9 এপ্ৰিলত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন 12 এপ্ৰিলত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ সকলো খেল মৰাং গুমকে জয়পাল সিং এষ্ট্ৰটাৰ্ফ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতীয় জনতা পাৰ্টীয়ে আজি 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে। দেশত পিছৰ সৰ্ববৃহৎ লোকপিয়ল কৃষি অনুষ্ঠিত হ'ব। এই লোকপিয়লৰ প্ৰথম পৰ্যায় কাইলৈ আৰম্ভ হ'ব। চৰকাৰে দেশজুৰি PNGৰ সংযোগ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই অভিযান অহা 23 জুনলৈ সম্প্ৰসাৰিত কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নতুন সচিবক নিযুক্তি প্ৰদান কৰিছে আৰু ঝাৰখণ্ডৰ ৰাঁচীত কাইলৈ 16 হকী ইণ্ডিয়া ছাব জুনিয়ৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2026 অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:30 বজাত।